গীতমালা চৌবিশ অধ্যায়। ডাউদৰ ৰচিত গীত। পৃথিৱী আৰু তাৰ সকলোৱেই যীহোৱাৰ, জগত আৰু তাত বাস কৰা সকল তেওঁৰেই, কিয়নো তেওঁৱেই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেটি স্থাপন কৰিলে, পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে। যীহোৱাৰ পৰ্বতটোলৈ কোনে উঠি যাব পাৰে, তেওঁ পবিত্ৰ স্থানত বা কোনে থিয় হ'ব পাৰে? কেৱল সেইজনেই পাৰে যিজনৰ হাত সুচি আৰু অন্তৰো নিৰ্মল, যিজনে মিছা কথালৈ নিজৰ মন নেমেলে আৰু চল কৰি মিছা শপত নাখায়। তেওঁলোকেই জিহুৱাৰ পৰা আশীৰ্বাদ পাব, তেওঁলোকেই নিজ পৰিত্ৰাণকৰ্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব। এই লোকসকলেই জিহুৱাক বিচাৰে, জাকোবৰ ঈশ্বৰৰ সাক্ষাৎ পাবলৈ বিচাৰে, তেওঁলোকেই জাকোবৰ বংশ, চেলা। সেই নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, সেই পুৰণি দিনৰ দুৱাৰবোৰ ওপৰলৈ দাং খাই উঠা। প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে, সেই প্ৰতাপী ৰজা কোন? তেওঁ জিহুৱা, যিজন পৰাক্ৰমী আৰু মহান, তেওঁ জিহুৱা, যিজন যুদ্ধত মহান। সেই নগৰৰ দুৱাৰবোৰ তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, সেই পুৰণি দিনৰ দুৱাৰবোৰ ওপৰলৈ দাং খাই উঠা। প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে, সেই প্ৰতাপী ৰজা কোন? তেওঁ বাহিনীসকলৰ জিহুৱা, তেওঁ গৌৰৱৰ ৰজা, চেলা।